পৰিস্মিতা দিহিঙীয়া। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত উন্নয়নৰ নতুন যুগৰ সূচনা হৈছে আৰু অসমৰ উন্নয়নৰ যাত্ৰাৰ এয়া আৰম্ভণিহে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰকাশ কৰিছে। নামৰূপ সাৰ কাৰখানাত আজি নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ অসমক আহোম ৰাজত্বৰ সোণালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ'ব বুলি উল্লেখ কৰে। নামৰূপৰ নতুন এমনিয়া ইউৰিয়া প্ৰকল্পৰ বাবে কৃষক ৰাইজক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত অন্নদাতাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ কয় যে নামৰূপত নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্পত বছৰি 12 লাখ মেট্ৰিক টনতকৈ অধিক সাৰ উৎপাদন কৰা হ'ব। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অসমৰ প্ৰতিটো ঐতিহ্য অমূল্য সম্পদ আৰু ইয়াৰ প্ৰসাৰৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
ভাজপা কি ডবল ইঞ্জিন চৰকাৰ গৰীবোঁ আদিবাসী যুৱাওঁ আৰু মহিলাওঁ কি চৰকাৰ হে ইছলিয়ে হামাৰী চৰকাৰ অসম আৰু নৰ্থ ইষ্ট মে दशकों की हिंसा खत्म करने में जुटी है। हमारी सरकार ने हमेशा असम की पहचान और असम की संस्कृति को सर्वोपरि रखा है। भाजपा सरकार असमिया गौरव के प्रतीकों को हर मंच पर हाईलाइट करती है। इसलिए हम गर्व से महावीर लसित बोरफुकन की 125 फीट की प्रतिमा बनाते हैं। हम असम के गौरव भूपेन हजारिका की जन्म शताब्दी का वर्ष मनाते हैं। हम असम की कला और शिल्प को असम के गोमोशा को दुनिया में पहचान दिलाते हैं।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমে আজি বিকাশ আৰু উন্নয়নৰ নতুন আকাশ চুবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকাশমুখী কাম কাজ আৰু অস্তিত্ব ৰক্ষাৰ যুঁজেৰে চৰকাৰে ৰাজ্যখনত ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰিবলৈ প্ৰয়াস কৰিছে। উল্লেখযোগ্য যে বিশ্বমানৰ এই প্ৰকল্পৰ উৎপাদন ক্ষমতা হৈছে বছৰি 12,70,000 মেট্ৰিক টন আৰু ইয়াৰ পৰা প্ৰতিদিনে 2,200 মেট্ৰিক টন এমনিয়া আৰু 3,850 মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ লক্ষ্য লোৱা হৈছে। 10,600 কোটি টকা ব্যয়েৰে 2030 চনৰ ভিতৰত কাৰ্যক্ষম হ'বলগীয়া এই প্ৰকল্পই ৰাজ্যখনক ঔদ্যোগিক দিশত যথেষ্ট লাভান্বিত কৰিব বুলি আশা কৰা হৈছে। গ্ৰাম্য নিয়োগ নীতি পৰিৱৰ্তনৰ ক্ষেত্ৰত উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি বিকশিত ভাৰত জি ৰামজি বিধেয়ক 2025ত অনুমোদন জনায়। ৰাষ্ট্ৰপতি স্বাক্ষৰৰ পাছতে শীতকালীন অধিৱেশনত গৃহীত হোৱা বিধেয়কখন আইনত পৰিণত হয়। উল্লেখযোগ্য যে পূৰ্বৰ এম জি এনৰেগা আইনৰ পৰিৱৰ্তে বি ভি জি ৰামজি বিধেয়কখন অনা হৈছে। ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলৰ নিবনুৱা লোকসকলক 125টা কৰ্মদিনৰ নিশ্চয়তা প্ৰদান কৰা হৈছিল। এই আইনে গ্ৰামাঞ্চলৰ আন্তঃগাঁথনি উন্নয়ন আৰু দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত কামৰূপ মহানগৰ জিলাৰ জিলা আৰু ছেচন ন্যায়াধীশৰ আদালতত কাইলৈ প্ৰথমটো শুনানি গ্ৰহণ কৰা হ'ব। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি বাক্সা আৰু হাফলঙৰ কাৰাগাৰত বন্দী হৈ থকা 7 জন অভিযুক্তক ভাৰ্চুৱেল ব্যৱস্থাৰে আদালতত হাজিৰ কৰোৱা হ'ব। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত হত্যা সম্পৰ্কীয় ধাৰা সন্নিৱিষ্ট হৈ থকাৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে যোৱা 16 ডিচেম্বৰত সমগ্ৰ বিষয়টো বিচাৰৰ বাবে ছেচন ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰে। অসমীয়া, বাংলা, বড়ো ভাষাৰ লগতে মিচিং, কাৰ্বি, নেপালীকে ধৰি অসমৰ আন জনগোষ্ঠীয় ভাষাত সাহিত্য চৰ্চা কৰা 818গৰাকী 40 বছৰ অনূৰ্ধ লেখক লেখিকাক যুৱ লেখক সন্মানৰ বাবে বাছনি কৰা হৈছে। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। নিৰ্বাচিত লেখক লেখিকাসকলক অহা 24 ডিচেম্বৰত খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলা প্ৰাংগণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সম্বৰ্ধনা জনাব। সৃষ্টিশীল সাহিত্য চৰ্চাৰ বাবে লেখক লেখিকাসকলক অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে তেওঁলোকক 25,000 টকাকৈ প্ৰদান কৰা হ'ব। কাৰ্বি আংলং জিলা লেখিকা সমাৰোহ সমিতিৰ চতুৰ্থ দ্বিবাৰ্ষিক অধিৱেশন আজি ডিফুত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। সমিতিৰ সভানেত্ৰী সাবিত্ৰী গগৈৰ সভাপতিত্বত অনুষ্ঠিত মুকলি অনুষ্ঠানত বিশিষ্ট লেখক সাংবাদিক পবিত্ৰ বৰাই জোনাক শীৰ্ষক মুখপত্ৰখন উন্মোচন কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই।